শ্ৰী নেলছন চাইলো। সংক্ষিপ্ত বৃত্তান্ত। 1968 চনৰ 9 অক্টোবৰত জন্মগ্ৰহণ কৰে। তেওঁ উত্তৰ পূৰ্বাঞ্চলৰ প্ৰায় সকলো ৰাজ্যতে স্কুলীয়া শিক্ষা গ্ৰহণ কৰিছিল। তেওঁ মিজোৰাম বৰ্ড অৱ স্কুল এডুকেশ্যনৰ অধীনত আইজলৰ ছেইণ্ট পলছ উচ্চ বিদ্যালয়, বৰ্তমান ছেইণ্ট পলছ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছিল। তেওঁ উত্তৰ পূব পাৰ্বত্য বিশ্ববিদ্যালয় নেহৰুৰ অধীনৰ শ্বিলঙৰ ছেইণ্ট এন্থনিজ কলেজৰ পৰা কলা শাখাত স্নাতক ডিগ্ৰী লাভ কৰে আৰু 1995 চনত নেহৰুৰ অধীনৰ শ্বিলং ল কলেজৰ পৰা আইনৰ ডিগ্ৰী লাভ কৰে। তেওঁ 1996 চনত অসম, নাগালেণ্ড, মেঘালয়, মণিপুৰ, ত্ৰিপুৰা, মিজোৰাম আৰু অৰুণাচল প্ৰদেশৰ বাৰ কাউন্সিলত অধিবক্তা হিচাপে নাম পঞ্জীয়ন কৰে আৰু এজন প্ৰতিভাৱান জ্যেষ্ঠ অধিবক্তাৰ অধীনত উক্ত বছৰৰ পৰাই গুৱাহাটী উচ্চ ন্যায়ালয়ত ওকালতি আৰম্ভ কৰে। তেওঁ বিভিন্ন বোৰ্ড, জিলা উপভোক্তা মঞ্চ, ৰাজ্যিক উপভোক্তা আয়োগ আৰু ন্যায়াধীকৰণ, CAT, MACT ইত্যাদিকে ধৰি মূল আৰু আপীল পক্ষ, দেৱানী আৰু ফৌজাদাৰী দুয়োটাৰ হৈ ওকালতি কৰিছিল। 1998 চনৰ এপ্ৰিল মাহত তেওঁ আইজলত মিজোৰামৰ সহকাৰী মহাধিবক্তাৰ কাৰ্যালয়ৰ দায়িত্বভাৰ গ্ৰহণ কৰে আৰু এমাহৰ পিছত তেওঁক গুৱাহাটী উচ্চ ন্যায়ালয় আইজল পীঠৰ চৰকাৰী অধিবক্তা হিচাপে নিযুক্ত কৰা হয়। 4 ছেপ্টেম্বৰ 2003 তাৰিখে তেওঁক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ আইজল পীঠৰ বাবে চৰকাৰী অধিবক্তা হিচাপে নিযুক্ত কৰা হয়। তাৰপিছত 2 ফেব্ৰুৱাৰী 2007 তাৰিখে তেওঁক মিজোৰামৰ অতিৰিক্ত মহাধিবক্তা হিচাপে নিযুক্ত কৰা হয় আৰু উক্ত পদত তেওঁ 31 ছেপ্টেম্বৰ 2011 তাৰিখলৈকে কাৰ্যনিৰ্বাহ কৰে। তেওঁ মণিপুৰ আৰু মিজোৰাম ৰাজ্যৰ বাবে যুটীয়া বিদ্যুৎ নিয়ন্ত্ৰক আয়োগৰ আইনী উপদেষ্টা হিচাপেও নিযুক্তি লাভ কৰিছিল। 2010 চনত গুৱাহাটী উচ্চ ন্যায়ালয়ে তেওঁক জ্যেষ্ঠ অধিবক্তা হিচাপে স্বীকৃতি প্ৰদান কৰে। 1 ডিচেম্বৰ 2010 তাৰিখে তেওঁক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে 3 বছৰৰ বাবে উত্তৰ পূব ন্যায়িক বিষয়া প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ NEJOTI সদস্য হিচাপে মনোনীত কৰে। তেওঁ ক্ৰমে 2008ৰ পৰা 2010, 2011ৰ পৰা 2012 আৰু 2014ৰ পৰা 2016লৈকে 3 বাৰৰ বাবে মিজোৰাম বাৰ এছ'চিয়েশ্যনৰ উপসভাপতি হিচাপে নিৰ্বাচিত হৈছিল আৰু 26 আগষ্ট 2016 তাৰিখে তেওঁ 2016ৰ পৰা 2018 বৰ্ষৰ বাবে বাৰ এছ'চিয়েশ্যনৰ সভাপতি হিচাপে নিৰ্বাচিত হৈছিল। তেওঁ বাৰ এছ'চিয়েশ্যন অৱ ইণ্ডিয়াৰ এজন আজীৱন সদস্য। 25 জুলাই 2012 তাৰিখে তেওঁক মিজোৰাম বিশ্ববিদ্যালয়ৰ আইনী উপদেষ্টা হিচাপে নিযুক্ত কৰা হৈছিল আৰু 25 জুলাই 2012 তাৰিখে তেওঁক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ আইজল পীঠৰ স্থায়ী পৰামৰ্শদাতা হিচাপে নিযুক্ত কৰা হয়। 15 নৱেম্বৰ 2016 তাৰিখে তেওঁক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ হিচাপে পদোন্নীত কৰা হয় আৰু 12 নৱেম্বৰ 2018 তাৰিখে স্থায়ী ন্যায়াধীশ হিচাপে নিযুক্তি প্ৰদান কৰা হয়।